বাছনিসকলৰ কৰ্ম 25 অধ্যায়। ফিষ্ট সেই প্ৰদেশলৈ আহি তিনিদিনৰ পাছত চিজাৰিয়াৰ পৰা জেৰুচালেমলৈ গ'ল। তাতে প্ৰধান পুৰোহিতসকলে আৰু ইহুদীসকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে। এনে উদ্দেশ্যৰে ফিষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে যাতে তেওঁ মানুহ পঠাই পৌলক জেৰুচালেমলৈ লৈ আহে আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে। কিন্তু ফিষ্ট তেওঁলোকক উত্তৰ দিলে যে পৌলক চিজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব। গতিকে তেওঁ ক'লে, যদি সেই মানুহৰ কোনো দুখ আছে তেনেহ'লে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ তেওঁৰ ওপৰত গোচৰ কৰক। পাছত তাত 8-10 দিনতকৈ বেছি দিন নাথাকি তেওঁ চিজাৰিয়ালৈ গুচি গ'ল। পাছদিনা তেওঁ বিচাৰৰ আসনত বহি পৌলক আনিবলৈ আজ্ঞা দিলে। পাছত তেওঁ উপস্থিত হোৱাত জেৰুচালেমৰ পৰা অহা ইহুদীসকলে তেওঁ চাৰিওফালে থিয় হৈ তেওঁক অনেক বিষয়ত গুৰুতৰ দুখ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে। তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক'ব ধৰিলে, ইহুদীসকলৰ বিধানৰ বা মন্দিৰৰ বা চিজাৰৰ বিৰুদ্ধে মই একো পাপ কৰা নাই। কিন্তু ফ্ৰিষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক'লে, তুমি জেৰুচালেমলৈ গৈ তাতে মোৰ আগত এইবোৰৰ বিষয়ে তোমাৰ সুদবিচাৰ হ'বলৈ ইচ্ছা কৰানে? পৌলে ক'লে, মই চিজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছো, ইয়াতে মোৰ সুদবিচাৰ হোৱা উচিত। মই যে ইহুদীসকলে একো অন্যায় কৰা নাই ইয়াক আপুনি ভালদৰে জানি আছে। এতেকে মই যদি অন্যায়কাৰী হৈছোঁ বা প্ৰাণদণ্ডযোগ্য কোনো কৰ্ম কৰিলোঁ তেনেহ'লে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে সেইবোৰ যদি সঁচা নহয় তেনেহ'লে তেখেতসকলৰ হাতত মোক শুদাই দিবলৈ কাৰো শক্তি নাই। মই চিজাৰক আপীল কৰোঁ। এতিয়া ফিষ্টে মন্ত্ৰীসকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক'লে, তুমি চিজাৰত আপীল কৰিলা, এতিয়া তোমাক চিজাৰৰ আগলৈ লৈ যোৱা হ'ব। আগ্ৰিপ ৰজাৰ আগত পৌলৰ বক্তৃতা। কিছুদিনৰ পাছত ৰজা আগ্ৰিপ আৰু বৰ্ণিকী চিজাৰিয়ালৈ আহি ফিষ্টক মংগলবাদ কৰিলে। তেওঁ তাত বহুদিন থকাত ফিষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে। তেওঁ ক'লে, ফিলিক্সে বন্দী কৰি ৰখা এজন বন্দী আৰু ইয়াত আছে। যেতিয়া মই জেৰুচালেমত আছিলোঁ তেতিয়া ইহুদীসকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰকসকলে তেওঁৰ বিষয়ে মোক জনাই বিচাৰ আৰু দণ্ডাজ্ঞা যাচনা কৰিছিল। তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যিজনৰ নামত অভিযোগ দিয়া হৈছে তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শুদাই দিয়াৰ ৰোমিয়াসকলৰ নিয়ম নাই। তেতিয়া তেখেতসকলে আহি ইয়াতে গোট খোৱাত অলপ পলম নকৰি 5 দিনাই মই বিচাৰৰ আসনত বহিলোঁ আৰু বন্দী কৰি ৰাখি থোৱা মানুহজনক আনিবলৈ আজ্ঞা দিলোঁ। পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ যি দুষ্কৰ্মৰ অপবাদ তেখেতসকলে দিব বুলি মই ভাবিছিলোঁ এনে কোনো অপবাদ নিদিলে। কিন্তু তেখেতসকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যিজনক জীয়াই উঠা বুলি কৈছিল এনে যীশু নামৰ কোনো মৃত এজনৰ বিষয়ক লৈহে তেখেতসকলৰ মত পাৰ্থক্য আছিল। তাতে এনেকুৱা বাদ বিচাৰৰ বিষয়বোৰৰ সংশয় কৰি মই তেওঁক সুধিলোঁ, তুমি জেৰুচালেমলৈ গৈ এইবোৰৰ বিষয়ে তোমাৰ সুদবিচাৰ হ'বলৈ মন কৰানে? কিন্তু পৌলে ৰাজাধীৰাজৰ ওচৰত সুদবিচাৰৰ পৰা নিষ্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত মই চিজাৰলৈ নপঠিয়ালৈকে তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ। তেতিয়া আগ্ৰিপই ফিষ্টক ক'লে, সেই মানুহজনৰ কথা শুনিবলৈ মোৰ মন গৈছে। ফিষ্টে ক'লে, কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব। পাছদিনা আগ্ৰিপ আৰু বৰ্ণিকী বৰ প্ৰতাপেৰে আহি হাজাৰৰ সেনাপতিসকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফিষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হ'ল। এতিয়া ফিষ্টে ক'লে, হে ৰজা আগ্ৰিপ আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোকসমূহ, আপোনালোকে এই মানুহজনক যে দেখিছে এইজনে সেই ব্যক্তি যিজনৰ বিষয়ে জেৰুচালেমৰ আৰু ইয়াত থকা ইহুদী লোকসকলেও মোৰ আগত আবেদন কৰি আতাশ পাৰি কৈছিল ই আৰু জীয়াই থকা উচিত নহয়। কিন্তু মই জানিব পাৰিলোঁ এ প্ৰাণদণ্ডযোগ্য একো কৰা নাই আৰু এওঁ নিজে ৰাজাধীৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ। কিন্তু আমাৰ ৰাজাধীৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ, এইকাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলোঁ। এতেকে সুদবিচাৰ কৰাৰ পাছত মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ সেয়েহে আগ্ৰিপ ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলোঁ। কিয়নো কোনো কোনো বন্দিয়াৰক পঠাওঁতে তেওঁৰ অসীদে দিয়া অপবাদ নজনোৱাটো মই অযুক্তিকৰ যেন দেখোঁ।